එය ආකාශවාණී বাতৰি সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে ইংৰাজী 2026 বৰ্ষৰ আজি পহিলা দিন নৱবৰ্ষ উপলক্ষে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু উপৰাষ্ট্ৰপতিয়ে দেশবাসীক ওলগ জনাইছে। কৃত্ৰিম বুদ্ধিমত্তা কেৱলমাত্ৰ এক প্ৰকাৰৰ প্ৰযুক্তিয়ে নহয় বৰং দেশলৈ ইতিবাচক পৰিৱৰ্তন অনাৰো সুযোগ বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে নতুন শ্ৰম সংহিতাৰ বাবে খচৰা নিয়মাৱলী অধিসূচিত কৰিছে। কেন্দ্ৰীয় চৰকাৰে 1 ফেব্ৰুৱাৰীৰ পৰা ধপাতজাতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত আবকাৰী শুল্ক আৰু পাণ মছলাৰ ওপৰত নতুন উপকৰ আৰোপ কৰা সন্দৰ্ভত অধিসূচনা জাৰি কৰিছে। আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুঠ ঘৰুৱা উৎপাদন চলিত বৰ্ষত 7 লাখ কোটি টকা হ'বগৈ বুলি প্ৰকাশ কৰিছে। ইংৰাজী 2026 বৰ্ষৰ আজি পহিলা দিন। নতুন আশা আৰু সম্ভাৱনালৈ সময়ৰ গণনাত পুনৰ এটা নতুন বছৰ আৰম্ভ হ'ল। পুৰণি বছৰটোৱে কঢ়িয়াই অনা সুখ দুখ প্ৰত্যাহ্বান অতিক্ৰমী জনসাধাৰণে নতুন বছৰত নিজক প্ৰতিপন্ন কৰাৰ বাবে চেষ্টা চলাব। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰততো যোৱা মাজনিশা ঘড়ীত 12 বজাৰ লগে লগে জনসাধাৰণে হৰ্ষোল্লাসেৰে নতুন বছৰটোক আদৰণি জনায়। নৱবৰ্ষ উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এটা বাৰ্তাত কয় যে নতুন বৰ্ষই নতুন উদ্যম আৰু ইতিবাচক পৰিৱৰ্তনক সূচায় আৰু আত্মমন্থন তথা নতুন সংকল্পৰে আগবাঢ়ি যোৱাৰ সুযোগ দিয়ে। শ্ৰীমতী মুৰ্মুৱে নতুন বছৰটোত সকলোকে ৰাষ্ট্ৰৰ উন্নয়ন, সামাজিক সম্প্ৰীতি আৰু পৰিৱেশ সুৰক্ষাৰ প্ৰতিশ্ৰুতিবদ্ধ হবলৈ আহ্বান জনায়। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত নতুন বছৰে সকলোৰে জীৱনলৈ শান্তি, সুস্বাস্থ্য, আনন্দ আৰু সমৃদ্ধিৰ বতৰা লৈ আহিব আৰু শক্তিশালী তথা উন্নত ভাৰতবৰ্ষ গঢ়ি তোলাৰ সম্পৰ্ক সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে নৱবৰ্ষ উপলক্ষে দিয়া এটা বাৰ্তাত 2026 বৰ্ষই সকলোৰে বাবে সুস্বাস্থ্য, সমৃদ্ধি আৰু সফলতা কঢ়িয়াই অনাৰ লগতে সমাজত সুখ শান্তি অক্ষুণ্ণ থাকিব বুলি আশা প্ৰকাশ কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই নৱবৰ্ষ উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা ভিডিঅ' বাৰ্তাত শ্ৰীবিৰলাই নতুন বছৰে সকলোৰে জীৱনলৈ নতুন সপোন, ন উদ্যম, সুযোগ আৰু অপাৰ সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। কৃত্ৰিম বুদ্ধিমত্তা কেৱলমাত্ৰ এক প্ৰকাৰৰ প্ৰযুক্তিয়ে নহয় বৰং দেশলৈ ইতিবাচক পৰিৱৰ্তন অনাৰো সুযোগ বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি ভৱনত আজি কৃত্ৰিম বুদ্ধিমত্তা প্ৰস্তুতিৰ বাবে দক্ষতাৰ বিকাশ SOAR কাৰ্যসূচীৰ অধীনত আয়োজিত এটা বিশেষ অনুষ্ঠানত ভাষণ দি শ্ৰীমতী মুৰ্মুৱে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে বিভিন্ন ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ গুৰুত্ব দ্ৰুতভাৱে বৃদ্ধি পাইছে আৰু এই প্ৰযুক্তি শিকাটো সকলোৰে বাবে জৰুৰী হৈ পৰিছে। অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে একাংশ শিক্ষাৰ্থী আৰু সাংসদক কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে আৰু স্কিল দ্য নেচন চেলেঞ্জ শীৰ্ষক ৰাষ্ট্ৰীয় সজাগতা অভিযান মুকলি কৰে। শ্ৰীমতী মুৰ্মুৱে নতুন প্ৰযুক্তিৰ বিষয়ে সম্যক জ্ঞান আহৰণ কৰাৰ বাবে আৰু নেতৃত্বৰ ভূমিকাত এই প্ৰযুক্তিসমূহৰ ব্যৱহাৰ কৰি নিদৰ্শন দাঙি ধৰাৰ বাবে সাংসদসকলৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ কয় যে কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰতি সজাগতা সৃষ্টি আৰু অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতাৰ প্ৰসাৰে এই সজাগতা অভিযানৰ মূল উদ্দেশ্য। লাখ লাখ শিক্ষাৰ্থীৰ সবলীকৰণ, তেওঁলোকৰ দক্ষতাৰ বিকাশ আৰু দেশত ভৱিষ্যমুখী কৰ্মশক্তি গঢ়ি তোলাৰ ক্ষেত্ৰত এই উদ্যমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ মন্তব্য কৰে।
ভাৰত চৰকাৰ কে কৌশল বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয় কি সোর য়ানি স্কেলিং ফৰ AI ৰেডিনেছ কি পহল প্ৰশংসা কা যোগ্য হে। ইস পহল কে অন্তৰ্গত প্ৰি AI মডুলস তৈয়াৰ কিয়ে গিয়ে হে। ইস মডুলস কে দ্বাৰা AI সে জুড়ে বিষয় আৰু মেচিন লাৰ্নিং কে বেসিক কনসেপ্ট কে বাৰে মে ভি জানকাৰী মিলতি হে। ইস মিশন কা উদ্দেশ্য AI কে বাৰে মে জাগৰুকতা বঢ়ানা, আৰ্থিক আত্মনিৰ্ভৰতা কো বঢ়াৱা দেনা তথা এক টেক ড্ৰিভেন দেশ কে নিৰ্মাণ মে যোগদান দেনা হে।
কেন্দ্ৰীয় চৰকাৰে নতুন শ্ৰম সংহিতাৰ বাবে খচৰা নিয়মাৱলী অধিসূচিত কৰিছে। এইকেইখন হ'ল মজুৰি সংহিতা, ঔদ্যোগিক সম্পৰ্ক সংহিতা, সামাজিক সুৰক্ষা সংহিতা আৰু বৃত্তিগত সুৰক্ষা, স্বাস্থ্য আৰু কৰ্ম পৰিস্থিতি সংহিতা। এই নিয়মাৱলীত শ্ৰমিক, মজুৰি, নিয়োগৰ প্ৰকাৰ, গ্ৰেচুইটি, বোনাছ আৰু শ্ৰমিকৰ সামাজিক সুৰক্ষাৰ সংজ্ঞা দিয়া হৈছে। এই খচৰা নিয়মাৱলী সন্দৰ্ভত জনসাধাৰণ আৰু সংশ্লিষ্ট পক্ষসমূহৰ পৰা দিহা পৰামৰ্শ বিচৰা হৈছে। জনসাধাৰণে 45 দিনৰ ভিতৰত দিহা পৰামৰ্শ আৰু ওজৰ আপত্তি দাখিল কৰিব পাৰিব। কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়ে দেশত বলবৎ হৈ থকা পুৰণি শ্ৰমিক আইনখন সৰল আৰু সুগম কৰাৰ উদ্দেশ্যে যোৱা 21 নৱেম্বৰত এই 4খন শ্ৰম সংহিতা ৰূপায়ণৰ কথা ঘোষণা কৰিছিল। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে নতুন শ্ৰম সংহিতাই শ্ৰমিকসকলৰ বাবে উন্নত মজুৰি, সামাজিক সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰিব। এই শ্ৰম সংহিতাৰ জৰিয়তে সকলো শ্ৰমিকৰ বাবে সময়মতে ন্যূনতম মজুৰিৰ লগতে যুৱক যুৱতীসকলৰ বাবে নিযুক্তি পত্ৰ, সম বেতন আৰু মহিলাৰ বাবে সন্মান নিশ্চিত কৰা হৈছে। এই সংহিতা প্ৰযোজ্য হোৱাৰ ফলত অসংগঠিত খণ্ডৰ প্ৰায় 40 কোটি শ্ৰমিক সামাজিক সুৰক্ষাৰ আওতালৈ আহিব আৰু তেওঁলোকে কৰ্মচাৰী ভৱিষ্যনিধি, ESIC আৰু পেঞ্চনৰ দৰে সুবিধাসমূহ লাভ কৰিব। নতুন শ্ৰম সংহিতা অনুসৰি এতিয়াৰে পৰা মহিলাসকলেও নিশাৰ ভাগত কাম কৰিব পাৰিব আৰু তেওঁলোকৰ বাবে শক্তিশালী নিৰাপত্তা ব্যৱস্থা থাকিব। ইয়াৰ জৰিয়তে কৰ্মস্থলীত লিংগ বৈষম্য প্ৰতিৰোধ কৰিব পৰা যাব আৰু মহিলাসকলে উচ্চ দৰমহাৰ চাকৰিৰ লগতে সকলো ধৰণৰ উদ্যোগত কাম কৰাৰ সমান সুবিধা লাভ কৰিব। একেদৰে এই সংহিতাৰ অধীনত 40 কোটি শ্ৰমিক সামাজিক সুৰক্ষাৰ আওতালৈ অনাৰ ফলত দেশৰ কৰ্মশক্তি সুৰক্ষিত হ'ব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে স্বাধীনতাৰ আগতে আৰু স্বাধীনতাৰ পাছৰ প্ৰাৰম্ভিক সময়ছোৱাত প্ৰণয়ন কৰা 29খন শ্ৰম আইনক এই 4খন নতুন শ্ৰম সংহিতাত সন্নিৱিষ্ট কৰা হৈছে। অসমৰ মুঠ ঘৰুৱা উৎপাদন চলিত বৰ্ষত 7 লাখ কোটি টকা হ'বগৈ বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। প্ৰতি বছৰৰ দৰে ইংৰাজী নৱবৰ্ষ উপলক্ষে ৰাজ্যখনৰ বিশিষ্ট সাংবাদিকসকলৰ সৈতে নতুন দিনৰ আলাপ শীৰ্ষক সংবাদমেলত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। ডঃ শৰ্মাই বিগত বছৰটোত অসমৰ বিকাশৰ খতিয়ান দিয়ে আৰু নতুন বছৰৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰে। 2000ৰ পৰা 2005 চনলৈ অসমৰ 45% বিকাশ হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ ভিতৰত অসমৰ অৰ্থনীতিৰ বিকাশৰ হাৰ সৰ্বাধিক বুলি মন্তব্য কৰে। তেওঁ কয় যে ৰাজ্যখনত জনমূৰি আয় 54% বৃদ্ধি পোৱাৰ লগতে বিগত সময়ছোৱাত ৰাজহো 53% হাৰত বৃদ্ধি পাইছে। বিত্তীয় ব্যৱস্থাপনাৰ দিশৰ পৰা অসম বৰ্তমান সুস্থিৰ ৰাজ্যৰূপে পৰিগণিত হৈছে বুলি মুখ্যমন্ত্ৰী শৰ্মাই প্ৰকাশ কৰে। নতুন ফৌজদাৰী আইন ৰূপায়ণৰ ক্ষেত্ৰত অসম দেশৰ সকলো ৰাজ্যৰ ভিতৰত প্ৰথম স্থানত আছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে ৰাজ্যখনত দোষী সাব্যস্তকৰণৰ হাৰ সম্প্ৰতি 81%। অসম চৰকাৰে কৃষকসকলৰ পৰা 8 লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ কথা প্ৰকাশ কৰি তেওঁ এই পৰিমাণ পূৰ্বতকৈ 80% বৃদ্ধি পাইছে বুলি জানিবলৈ দিয়ে। নতুন বছৰটোত চৰকাৰে বিভিন্ন আঁচনিৰ অধীনত হিতাধিকাৰীসকললৈ প্ৰদান কৰিবলগীয়া সুবিধাসমূহৰ বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অহা 20 ফেব্ৰুৱাৰীত অৰুণোদয় আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ মহিলাসকললৈ 8,000 টকাকৈ আগবঢ়োৱা হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা DRDO দিৱস উপলক্ষে সংস্থাটোৰ সৈতে জড়িত বিজ্ঞানী, কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰীসিঙে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত সংগঠনটোৰ অভূতপূৰ্ব প্ৰতিশ্ৰুতিবদ্ধতা, বৈজ্ঞানিক উৎকৃষ্টতা আৰু ৰাষ্ট্ৰীয় কৰ্তব্যৰ প্ৰবল ভাৱনাৰ ভূয়সী প্ৰশংসা কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। ইংৰাজী 2026 বৰ্ষৰ আজি পহিলা দিন। নৱবৰ্ষ উপলক্ষে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু উপৰাষ্ট্ৰপতিয়ে দেশবাসীক ওলগ জনাইছে। কৃত্ৰিম বুদ্ধিমত্তা কেৱল মাত্ৰ এক প্ৰকাৰৰ প্ৰযুক্তিয়ে নহয় বৰং দেশলৈ ইতিবাচক পৰিৱৰ্তন অনাৰো সুযোগ বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে নতুন শ্ৰম সংহিতাৰ বাবে খচৰা নিয়মাৱলী অধিসূচিত কৰিছে আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুঠ ঘৰুৱা উৎপাদন চলিত বৰ্ষত 7 লাখ কোটি টকা হ'বগৈ বুলি প্ৰকাশ কৰিছে। এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।